যীচয়া আঠ অধ্যায়। যীচয়া এটি চিন দেখুওৱা। অচুৰীয়াসকলৰ আক্ৰমণ, আহিব লগা অভিষিক্তজন। যীহোৱাই মোক ক'লে, তুমি এখন ডাঙৰ ফলি লোৱা আৰু তাত এইদৰে লিখা, মহেৰ চালল হছবছ পুৰোহিত উৰিয়া আৰু জিবেৰেখিয়াৰ পুত্ৰ জখৰিয়াক মোৰ প্ৰমাণৰ বাবে বিশ্বাসী সাক্ষীস্বৰূপে মাতিম। মই ভাববাদিনীৰ ওচৰলৈ গ'লো আৰু তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া যীহোৱাই মোক ক'লে, তেওঁক মহেৰ চালল হছবছ বুলি মাতিবা, কাৰণ ল'ৰাটিয়ে মোৰ মা আৰু মোৰ দেউতা বুলি মাতিবলৈ জনাৰ পূৰ্বেই ধৰ্মচক্ৰৰ ধন সম্পত্তি আৰু চমৰীয়াৰ লোটদ্ৰব্যৰ ৰজা অচুৰৰ দ্বাৰাই কঢ়িয়াই নিয়া হ'ব। যীহোৱাই মোক পুনৰ কৈছিল, কাৰণ এই লোকসকল চিলোহৰ শীতল পানী অগ্ৰাহ্য কৰিছে, ৰচিন আৰু ৰমলিয়াৰ পুত্ৰৰ বিষয়ে আনন্দ কৰিছে। এইকাৰণে প্ৰভুৱে নদীৰ প্ৰবল আৰু প্ৰচুৰ জলসমূহ ৰজা অচুৰীয়া আৰু তেওঁ সকলো প্ৰতাপৰ ওপৰলৈ আনিব। সি সকলো হুতি পূৰ কৰিব আৰু পাৰৰ ওপৰেদি বাগৰি যাব, আৰু সি বৈ যিহুদা দেশত সোমাব আৰু ডিঙি নোপোৱালৈকে প্লাবিত হৈ বৈ যাব। হে ইম্মানুৱেল, তাৰ বিস্তাৰিত ডেউকাই তোমাৰ সমগ্ৰ দেশ ঢাকিব। হে লোকসকল, তোমালোক দুখৰ দুখৰ হ'বা, সকলো দূৰত থকা দেশবোৰ শুনা, যুদ্ধৰ বাবে নিজকে সুসজ্জিত কৰা আৰু দুখৰ দুখৰকৈ ভঙা হ'বা। পৰিকল্পনা কৰা কিন্তু সেয়েই বিফল হ'ব, আদেশ দিয়া কিন্তু সেয়াও বিফল হ'ব, কাৰণ ঈশ্বৰ আমাৰ লগত আছে। যীহোৱা তেওঁ পৰাক্ৰমী হাত মোৰ ওপৰত ৰাখিছে আৰু এই লোকসকলৰ পথত গমন নকৰিবলৈ সাৱধান কৰি মোক ক'লে, এই লোকসকলে যি বিষয়ক ষড়যন্ত্ৰ বুলি কয়, তেনে কোনো বিষয়ক ষড়যন্ত্ৰ বুলি নক'বা। তেওঁলোকে যি ভয় কৰে, তুমি তালৈ ভয় নকৰিবা আৰু আতংকিত নহ'বা। তোমালোকে বাহিনীসকলৰ যীহোৱাক পবিত্ৰ বুলি সন্মান কৰিবা, তেওঁক ভয় কৰিবা। তেওঁৱেই সেইজন যিজনক তোমালোকে ভয় কৰা উচিত। তেওঁৱেই পবিত্ৰ স্থান হ'ব, কিন্তু তেওঁ এটা ক্ষুদ্ৰ পদক্ষেপ দিয়া শিল আৰু উজুতি খোৱা শিল হ'ব। জেৰুচালেম নিবাসী লোকৰ বাবে ইজৰাইলৰ দুয়োটা বংশ ফাণ্ড আৰু জালৰ দৰে হ'ব। তেওঁলোকৰ মাজত অনেকে তাত উজুতি খাই পৰি ভগ্ন হ'ব আৰু ফাণ্ডত পৰি ধৰা পৰিব। মোৰ সাক্ষৰ কথা বান্ধি ৰাখা, কাৰ্যালয়ৰ নথিপত্ৰত মোহৰ মাৰি ৰাখা আৰু ইয়াক মোৰ শিষ্যসকলক দিয়া। যিজনাই যাকোবৰ বংশৰ পৰা নিজৰ মুখ ঢাকি ৰাখিছে, মই সেই জিহুৱালৈ বাট চাম আৰু তেওঁলৈ অপেক্ষা কৰিম। চিউন পৰ্বতত থকা বাহিনীসকলৰ জিহুৱাৰ পৰা জিহুৱাই চিনস্বৰূপে ইজৰাইলৰ অদ্ভুত লক্ষণৰ বাবে দিয়া পুত্ৰসকল আৰু মুখ চোৱা। তেওঁলোকে তোমালোকক ক'ব, যিসকলে গুণমন্ত্ৰ জানে তেনে যাদুকৰ আৰু মধ্যস্থতাকাৰীৰ সৈতে আলোচনা কৰা, কিন্তু লোকসকলে নিজৰ ঈশ্বৰক নুসুধিবনে? তেওঁলোকে জীৱিতসকলৰ সৈতে মৃতবোৰক সুধিবনে? সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত। যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ'লে ইয়াৰ কাৰণে তেওঁলোকলৈ পোৱাৰ পোহৰ নহ'ব। তেওঁলোক দুখিত ও ক্ষুদ্ধিত হৈ দেশৰ মাজেদি যাব। তেওঁলোকৰ যেতিয়া ভোক লাগিব, তেতিয়া তেওঁলোকৰ খং উঠিব আৰু তেওঁলোকৰ মুখ ওপৰলৈ কৰি নিজৰ ৰজা আৰু নিজৰ ঈশ্বৰক হাও দিব। তেওঁলোকে পৃথিৱীলৈ চাব আৰু সংকট, আন্ধাৰ আৰু দুখ যাতনা দেখিব। তেওঁলোকক অন্ধকাৰৰ দেশলৈ নিয়া হ'ব।